ইউপ্টেরয়ডাই। চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ। তোমালোকে যি জানা ময়ো তাক জানো। মই তোমালোকতকৈ নিকৃষ্ট নহওঁ, কিয়নো মই সৰ্বশক্তিমান জনাৰ্কহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ বিচাৰ কৰিব খুজিছোঁ। কিন্তু তোমালোক হলে মিছা কথা সাজোতা, আৰু তোমালোক সকলোৱে অকামিলা বেজ। অহ, তোমালোক একেবাৰে নিমাত হৈ থকা হলে কেনে ভাল আছিল, সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হ'লহেঁতেন। এতিয়া তোমাৰ তিৰস্কাৰ শুনা আৰু মোৰ মুখৰ অনুযোগ বাক্যলৈ কাণ পাতা। তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা কবানে, আৰু তেওঁ পক্ষ হৈ প্ৰবঞ্চনা বাক্য বুলিবানে? তোমালোকে তেওঁৰে পক্ষপাত কৰিবানে? তোমালোকেই ঈশ্বৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবানে? তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মংগল হ'বনে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা? তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব। তেওঁ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিবনে? তেওঁ ভয়ানকৰ্তাত জানো তোমালোকে ভয় নকৰিবা? তোমালোকৰ সোঁৱৰণী বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্ৰতিৰোধ ধূলিৰ গড়স্বৰূপ। তোমালোকে মনে মনে থাকা, মোক এই কথা ক'বলৈ এৰি দিয়া, মোলৈ যি ঘটে ঘটক, মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম, মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম, তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দোষিতা প্ৰমাণ কৰিম। এয়ে মোৰ মুক্তিৰ কাৰণ হ'ব। মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ'ব নোৱাৰিম। মনোযোগ কৰি মোৰ কথা শুনা, মোৰ বাক্য তোমালোকৰ কাণত সোমাওক। চোৱা, মোৰ গোচৰ মই ঠিক ঠাক কৰি থৈছোঁ। মই যে নিৰ্দোষী হওঁ তাক মই জানো। মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম। হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা, তাতে মই তোমাৰ সন্মুখৰ পৰা নিজকে নুলুকুৱাম। মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰ হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা। তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই ক'ম, তুমি উত্তৰ দিবা। মোৰ অপৰাধ আৰু পাপ কিমান, মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা। কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা? উৰুৱাই নিয়া পাতক তুমি জানো তাৰণা কৰিবা, আৰু শুকান ঘোলাক জানো হেদি যাবা, কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌৱন কালৰ অপৰাধৰ উত্তৰাধিকাৰী কৰিছা। তুমি মোৰ ভৰি কুণ্ডত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আগ টানিছা। সেয়ে মই ক্ষীয়নীয় পচা বস্তুৰ নিচিনা আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।